প্ৰাচুৰ্যৰ প্ৰতিযোগিতাই তোমালোকক অমনোযোগী কৰি ৰাখিছে, যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
কাল্লা সাওফা
তাআলামুন, সাৱধান, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ,
আকৌ কৈছো সাৱধান, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
كَلَّا لَوْ تَعْلَمُونَ عِلْمَ الْيَقِينِ,
হাই, তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন এই প্ৰতিযোগিতাৰ পৰিণাম কি।
لَتَرَوُنَّ الْجَحِيمَ,
নিশ্চয় তোমালোকে জাহান্নামক দেখিবলৈ পাবা।
ثُمَّ لَتَرَوُنَّهَا عَيْنَ الْيَقِينِ,
আকৌ কৈছো নিশ্চয় তোমালোকে ইয়াক প্রতিয়ন যোৱাকৈ দেখিবা।
ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ,
তাৰপিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে খুঁটপোচ কৰা হ'ব।